এয়া আকাশবাণী। বাতৰি কৈছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম, কেৰালম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি সন্ধিয়া সামৰণি পৰিব। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণন আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে অনা প্ৰস্তাৱ নাকচ কৰিছে। দিল্লী বিধানসভাৰ নিৰাপত্তা ভংগৰ অপৰাধত তিনিগৰাকী ব্যক্তিক দিল্লী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে ইৰাণক হৰ্মুজ প্ৰণালী মুকলি কৰি দিয়াৰ বাবে সকীয়াই দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। অসম, কেৰালম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি সন্ধিয়া 5 বজাত সামৰণি পৰিব। আজি প্ৰচাৰৰ সামৰণিৰ দিনা বিভিন্ন দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণৰ চেষ্টা চলাব। অসমৰ 126খন আসন, কেৰালমৰ 140 আৰু পুডুচেৰীৰ 30খন আসনৰ বাবে অহা বৃহস্পতিবাৰে এটা পৰ্যায়তেই ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ 3টা স্থানত প্ৰচাৰ চলায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবেলা বৰপেটা ৰোডত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত দিয়া ভাষণত তেওঁ দেশক বিকশিত আৰু আত্মনিৰ্ভৰ কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে বিগত 10 বছৰত অসমত শান্তি আৰু উন্নয়নৰ পৰিৱেশে বিৰাজ কৰিছে। এই দশকটোত জনসাধাৰণে নিৰাপত্তাহীনতা পৰিৱেশৰ পৰা সকাহ লাভ কৰিছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কালি হোজাই আৰু ডিব্ৰুগড়তো 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আজি নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ দিনা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে বৰাকত 3খন নিৰ্বাচনী সভাত অংশ ল'ব। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই কালি বৰাকৰ 2খন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। সভাত দিয়া ভাষণত শ্ৰীখাৰ্গেই শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ কাম কাজৰ সমালোচনা কৰে। জিলাখনৰ বৰখলা বিধানসভা সমষ্টিৰ দলুত আয়োজিত নিৰ্বাচনী জনসভাত শ্ৰীখাৰ্গেৰ সৈতে জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী কুমাৰী চিলজাই কালি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ দলে সকলো শ্ৰেণীৰ মানুহৰ ন্যায় আৰু সমতাৰ অধিকাৰৰ বাবে যুঁজি অহা বুলি প্ৰকাশ কৰে। অসমত অন্যান্য আঞ্চলিক দলসমূহ, বিশেষকৈ অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অভিযান চলায়। পুডুচেৰীত কালি বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে ৰেলী আৰু জনসভাত অংশগ্ৰহণ কৰে। জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহ, কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু ডি এম কেৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কালি নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ চলায়। কেৰালমতো কালি ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে ৰেলী, জনসভা আৰু ৰোড শ্বৰ জৰিয়তে ৰাজ্যখনত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। তামিলনাডু আৰু পশ্চিমবংগত প্ৰথম পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ মনোনয়নসমূহ আজি পৰীক্ষা কৰা হ'ব। 2খন ৰাজ্যতেই কালি মনোনয়ন পত্ৰ জমা দিয়াৰ অন্তিম দিন আছিল। প্ৰাৰ্থীসকলে বৃহস্পতিবাৰ পৰ্যন্ত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। তামিলনাডুৰ 236খন আসনৰ লগতে পশ্চিমবংগত হ'বলগীয়া নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 152খন আসনৰ বাবে অহা 23 এপ্ৰিলত ভোটগ্ৰহণ হ'ব। পশ্চিমবংগত 142খন আসনৰ বাবে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ 29 মাৰ্চত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অসম, কেৰালম, তামিলনাডু, পশ্চিমবংগ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ বাবে অহা 4 মে'ত ভোটগণনা অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণন আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে অনা প্ৰস্তাৱ নাকচ কৰিছে। ৰাজ্যসভাৰ সচিবালয় আৰু লোকসভাৰ সচিবালয়ে পৃথকে পৃথকে জনোৱা মতে বিৰোধীৰ প্ৰস্তাৱৰ সকলো বিষয় চালি জাৰি চোৱাৰ পাছত এই প্ৰস্তাৱৰ জাননী নাকচ কৰা হৈছে। ইয়াৰ পূৰ্বে বিৰোধীয়ে লোকসভা আৰু ৰাজ্যসভা দুয়োখনতেই জাননী দাখিল কৰি জ্ঞানেশ কুমাৰক পক্ষপাতমূলক দৃষ্টিভংগীৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা অপসাৰণৰ প্ৰস্তাৱ আগবঢ়াইছিল। দিল্লী বিধানসভাৰ নিৰাপত্তা ভংগৰ অপৰাধত 3জন ব্যক্তিক দিল্লী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। বিবৃতিযোগে আৰক্ষী উপ আয়ুক্তগৰাকীয়ে সদৰি কৰা মতে হত্যাৰ চেষ্টা, অপৰাধ সংঘটিতৰ পৰিকল্পনা, চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অপৰাধমূলক বল প্ৰয়োগ আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতি প্ৰতিৰোধ আইনৰ কেইবাটাও ধাৰাৰ অধীনত দিল্লীৰ চিভিল লাইন থানাত 3ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। বগা ৰঙৰ এখন টাটা চিয়েৰা বাহনেৰে কালি এজন ব্যক্তিয়ে দিল্লী বিধানসভাৰ চৌহদত বেৰিকেড ভাঙি বলপূৰ্বকভাৱে প্ৰৱেশ কৰিছিল। দিল্লী আৰক্ষীয়ে অভিযান চলাই ৰূপনগৰ অঞ্চলত সেই বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তিজন উত্তৰ প্ৰদেশৰ পিলিভিটৰ বাসিন্দা 37 বছৰীয়া সৰবজিৎ সিং বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ সৈতে আন দুজন ব্যক্তিকো আটক কৰা হৈছে। আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে সকিয়াই দিছে যে যদিহে তেহরানে চুক্তি করব নোৱাৰে আৰু নির্ধারিত সময়সীমার পূর্বে হরমুজ প্রণালী পুনৰ মুকলি নকৰে তেন্তে এৰাতিৰ ভিতৰতে ইৰাণক ধ্বংস কৰি দিয়া হ'ব। কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা 5:30 বজাত হরমুজ প্রণালীৰে যাতায়াত সুচল কৰিবলৈ ৰাষ্ট্ৰপতি ট্রাম্পে ইৰাণৰ পৰা এটা গ্ৰহণযোগ্য প্ৰস্তাৱ লাভৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে। হোৱাইট হাউছত সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজ প্ৰণালী মুকলি নকৰিলে আমেৰিকাই ইৰাণৰ শক্তি আৰু পৰিবহণ ব্যৱস্থাত আঘাত হানিব। তেওঁ সকিয়াই দিয়ে যে কোনো চুক্তি নহলে ইৰাণৰ আন্তঃগাঁথনি ক্ষিপ্ৰতাৰে ধবংস হ'ব পাৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইৰাণৰ একাংশ নেতাই সদিচ্ছাৰে আলোচনা কৰা যেন লাগে যদিও পৰিস্থিতি এতিয়াও অনিশ্চিত। তেওঁ লগতে কয় যে ইৰাণে যুদ্ধবিৰতিৰ বাবে আমেৰিকাৰ প্ৰস্তাৱ নাকচ কৰিছে আৰু ইয়াৰ পৰিৱৰ্তে শত্ৰুতা শেষ হোৱা আৰু নিষেধাজ্ঞাসমূহ বাতিল হোৱাটো বিচাৰিছে। ইৰাণৰ সৈতে সংঘাতত সহায় নকৰাৰ বাবে প্ৰশান্ত মহাসাগৰীয় মিত্ৰ দেশসমূহ বিশেষকৈ নাটো দেশসমূহক ৰাষ্ট্ৰপতি ট্ৰাম্পে তীব্ৰ সমালোচনা কৰি কয় যে বিশ্বৰ তেল যোগানৰ বাবে গুৰুত্বপূৰ্ণ হৰমুজ জলদ্বীপ পুনৰ মুকলি কৰাৰ বাবে আমেৰিকাৰ সামৰিক প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ বহু মিত্ৰ দেশে অস্বীকাৰ কৰিছে। ট্ৰাম্পে হতাশা প্ৰকাশ কৰে যে এই দেশসমূহে এই আক্ৰমণাত্মক অভিযানত যোগদান কৰিবলৈ অনিচ্ছুক যদিও পূৰ্বতে আমেৰিকাই তেওঁলোকক সমৰ্থন কৰিছিল। উল্লেখযোগ্য যে দক্ষিণ ইৰাণত পৰাস্ত হোৱা F-15 যুঁজাৰু বিমানৰ 2 ক্ৰু মেম্বাৰক আমেৰিকান বাহিনীয়ে সফলতাৰে উদ্ধাৰ কৰাৰ কিছুদিন পিছতেই ৰাষ্ট্ৰপতি ট্ৰাম্পে আমেৰিকাৰ যুদ্ধ সচিব পিট হেগছেথৰ সৈতে সংবাদমেল সম্বোধন কৰে। এতিয়া শুনক খন্তেক বাণিজ্যিক বিৰতি।
কম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা পৰিচয় পত্ৰ বেংক ডাকঘৰৰ পাছবুক পেন কাৰ্ড এন পি আৰ স্মাৰ্ট কাৰ্ড আধাৰ কাৰ্ড ইউনিক ডিজেবিলিটি আইডি কাৰ্ড এম জি এনৰেগা জব কাৰ্ড স্বাস্থ্য বীমা কাৰ্ড সাংসদ বিধায়ক বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ সরকারি পরিচয়পত্র ড্রাইভিং লাইসেন্স কেন্দ্রীয় রাজ্যিক পি এস ইউ পাবলিক লিমিটেড কোম্পানীয়ে কর্মচারী প্রদান করা
সরকারি পরিচয়পত্র ফটোযুক্ত পেনশন নথির ভিতর যিকোনো এখন থাকলে ভোট দিব পারি মুখ্য নির্বাচনী বিষয়া অসমৰ দ্বারা প্রচারিত 9 এপ্রিল বন্ধ তারপর শুক্র শনি দেওমিলাইপুর কোথা ফুরি
আহ এ নাই নাই 9 এপ্রিল ফুরবলে যাওয়া বন্ধ নহয় ভোট দিয়ার বাবেহে বন্ধ গতিকে ভোট আগত বন্ধর মজা পাছত কিন্তু ভোট দিবলে
মোৰ এপিক কার্ডে নাই তার কারণে
চিন্তা কৰিব নালাগে ভাৰতীয় পাসপোর্ট ড্রাইভিং লাইসেন্স কেন্দ্রীয় রাজ্যিক পি এস ইউ পাবলিক লিমিটেড কোম্পানীয়ে কর্মচারীক প্রদান করা ফটোযুক্ত পরিচয় পত্র ব্যাংক ডাকঘরের ফটোযুক্ত পাসবুক পেন কার্ড এন পি আর স্মার্ট কার্ড আধার কার্ড ইউনিক ডিজেবিলিটি আইডি কার্ড এম জি এন রেগা জব কার্ড স্বাস্থ্য বীমা কার্ড সাংসদ বিধায়ক বিধান পরিষদর সদস্যসকলক প্রদান করা সরকারি পরিচয় পত্র ফটোযুক্ত পেনশন নথির ভিতর যিকোনো এখন থাকলে ভোট দিব পারি মুখ্য নির্বাচনী বিষয়া অসমৰ দ্বারা প্রচারিত এ নয় এপ্রিল বন্ধ তারপর শুক্র শনি দেওমিলাইপুর কোবাৰ পৰা ফুৰি আহো এ নাই নাই নয় এপ্রিল ফুৰিবলৈ যোৱা বন্ধ নহয় ভোট দিয়াৰ বাবেহে বন্ধ গতিকে ভোট আগত বন্ধৰ মজা পাছত কিন্তু ভোট দিবলৈ মোৰ এপিক কাৰ্ডে নাই তাৰ কাৰণে চিন্তা কৰিব নালাগে ভাৰতীয় পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স কেন্দ্ৰীয় ৰাজ্যিক পি এছ ইউ পাব্লিক লিমিটেড কোম্পানীয়ে
কৰ্মচাৰীক প্ৰদান কৰা
চৰকাৰী পৰিচয় পত্ৰ ফটোযুক্ত পেনশ্যন নথিৰ ভিতৰত যিকোনো এখন থাকিলে ভোট দিব পাৰি
হয় নেকি পিছে ফুৰিবলৈ নহয় নয় এপ্ৰিলত ভোট দিবলৈ
যাব লাগিব মুখ্য নিৰ্বাচনী বিষয়া অসমৰ দ্বাৰা প্ৰচাৰিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত কলকাতা নাইট ৰাইডাৰ্ছ আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে আধাতে সামৰিবলগীয়া হয় টছত জয়ী হোৱাৰ পিছত প্ৰথমে বেট ধৰা কলকাতা নাইট ৰাইডাৰ্ছে বৰষুণ অহাৰ পূৰ্বে মাত্ৰ 3 অভাৰ আৰু 4টা বলত 2টা উইকেট হেৰুৱাই 25 ৰাণ সংগ্ৰহ কৰিছিল। পাঞ্জাব কিংছৰ পেচাৰ জেভিয়াৰ বাৰ্টলেটে 2য় অভাৰত বহিৰাজ্যৰ তাৰকা খেলুৱৈ ফিন এলেন আৰু কেমেৰন গ্ৰীণক আউট কৰে। প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত কোনো ফলাফল নোলোৱাত 2টা দলক 1টাকৈ পইণ্ট ভগাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অজিংক্য ৰাহানে নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছৰ বাবে এইটোৱে প্ৰথম পইণ্ট হোৱাৰ বিপৰীতে শ্ৰেয়াৰ ছায়াৰ নেতৃত্বাধীন পাঞ্জাব কিংছে পইণ্ট তালিকাৰ শীৰ্ষত অৱস্থানেৰে 2খনত জয় আৰু 1খনত অমীমাংসিত ফলাফলৰ সৈতে বৰ্তমানলৈ অপৰাজিত হৈ আছে। আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসম কেৰালাম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত হবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ আজি সন্ধিয়া সামৰি পৰিব। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণন আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক অপসাৰণৰ বাবে অনা প্ৰস্তাৱ নাকচ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নিৰ্ধাৰিত সময়সীমাৰ পূৰ্বে ইৰাণক হৰমুজ প্ৰণালী মুকলি কৰি দিয়াৰ বাবে সকিয়নি প্ৰদান কৰিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 7:55 বজাত শুনিবলৈ পাব।